والذين يرمون المحصنات ثم لم يأتوا بأربعة شهداء فاجلدوهم 80 جلدة ولا تقبلوا لهم شهادة أبدا وأولئك هم الفاسقون.
আৰু যিসকলে সৎচৰিত্ৰা নাৰীৰ প্ৰতি অপবাদ আৰোপ কৰে তাৰপিছত সিহঁতে 4 জন সাক্ষী উপস্থিত কৰিব নোৱাৰে তেন্তে সিহঁতক তোমালোকে 80টাকৈ বেত্ৰাঘাত কৰা আৰু তোমালোকে কেতিয়াও সিহঁতৰ সাক্ষী গ্ৰহণ নকৰিবা কাৰণ ইহঁতেই হৈছে ফাছিক